Ea, Akakhmani. অহা 9 এপ্ৰিলত বিধানসভা নিৰ্বাচন হ'বলগীয়া অসম, কেৰালম আৰু পুডুচেৰীত নিৰ্বাচনী প্ৰচাৰ আজি বিয়লি সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ অন্তিম দিনা অসমত ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে। বিজেপিৰ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে বৰাক উপত্যকাত প্ৰচাৰ চলায়। কেন্দ্ৰীয় চৰকাৰে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে দৈনিক আবণ্টিত এল পি জি চিলিণ্ডাৰৰ যোগান দুগুণলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ইজৰাইলে কালি ইৰাণৰ শক্তি আন্তঃগাঁথনিত আক্ৰমণ চলোৱাৰ পাছতে সমগ্ৰ পশ্চিম এছিয়াত উত্তেজনা পুনৰ বৃদ্ধি পাইছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমৰ লগতে অহা 9 এপ্ৰিলত বিধানসভা নিৰ্বাচন হ'বলগীয়া কেৰালম আৰু পুডুচেৰীতো নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি সামৰণি পৰিব। কেৰালমত আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা ৰাজনৈতিক দলসমূহে সমদল, জনসভা আৰু ৰোড শ্ব'ৰ আয়োজন কৰি ভোটদাতাক আকৰ্ষণৰ চেষ্টা চলাইছে। জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই আজি কালপেট্টাত পুৱাৰ ভাগত নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰে। শ্ৰীমতী গান্ধীয়ে কেৰালমৰ এল ডি এফ চৰকাৰৰ কাম কাজক সমালোচনা কৰে। ইপিনে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা, ডি এম কেৰ নেতা আৰু তামিলনাডুৰ উপ মুখ্যমন্ত্ৰী উদয়নিধি ষ্টেলিনকে ধৰি কেইবাগৰাকীও নেতাই প্ৰচাৰত অংশ লৈছে। ইপিনে 23 আৰু 29 এপ্ৰিলত নিৰ্বাচন হ'বলগীয়া পশ্চিমবংগত আইনী নিৰীক্ষণ প্ৰক্ৰিয়াৰ মাজেৰে ভোটদাতাৰ বিশেষ পুংখানুপুংখ সংশোধিত তালিকা প্ৰকাশ কৰা হৈছে। প্ৰথমবাৰৰ বাবে ৰাজ্যখনত জিলা পৰ্যায়ত তথ্যসমূহ প্ৰকাশ কৰা হৈছে। নিৰ্বাচন আয়োগৰ সূত্ৰ অনুসৰি 60 লাখৰো অধিক লোকৰ নাম পুনৰ পৰীক্ষণৰ আওতাত ৰখা হৈছিল আৰু ইয়াৰে 32 লাখক যোগ্য ভোটদাতা হিচাপে ঘোষণা কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণিৰ দিনা ৰাজনৈতিক দলসমূহে ভোটদাতাৰ মন জয় কৰিবলৈ অন্তিমবাৰৰ বাবে চেষ্টা চলাইছে। জ্যেষ্ঠ বিজেপি নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে আজি বৰাকৰ পাথাৰকান্দিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈছে। সভাত দিয়া ভাষণত শ্ৰীশ্বাহে এন ডি এ চৰকাৰৰ শাসনকালত দেশ প্ৰগতিৰ দিশে অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে বৰাক উপত্যকাত কংগ্ৰেছ দলে অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিছে বুলি অভিযোগ তুলি অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। শ্ৰীশ্বাহে হাইলাকান্দি বিধানসভা সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসমত বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনক দেশৰ অন্যান্য বিকশিত ৰাজ্যৰ সমপৰ্যায়লৈ লৈ যোৱাৰ লক্ষ্য লৈছে বুলি উল্লেখ কৰে। শিলচৰৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আন এখন সভাত তেওঁ অংশগ্ৰহণ কৰিব। বিজেপি নেত্ৰী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়েও আজি অসমত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিমৌৰ বালি খেলপথাৰত দলীয় প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ প্ৰচাৰ চলায়। তেওঁ উন্নয়ন আৰু সুশাসনৰ স্বাৰ্থত দলীয় প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ জনসাধাৰণক আহান জনায়। ডঃ শৰ্মাই তিয়ক বিধানসভা সমষ্টিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰিছে। তিতাবৰ ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত আয়োজিত আন এখন নিৰ্বাচনী প্ৰচাৰ সভাত দলীয় প্ৰাৰ্থী ধীৰাজ গোৱালাৰ হৈ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাব। বিয়লিৰ ভাগত দেৰগাঁও বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মৃদুল কুমাৰ দত্তৰ হৈ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰজান বাগান খেলপথাৰত আয়োজিত আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। ইপিনে দিছপুৰ বিধানসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত আৰু মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ হৈ আজি কংগ্ৰেছ নেতা কানহায়া কুমাৰে প্ৰচাৰ চলায়। কালি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই বৰাকত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত ভাগ লয়। জিলাখনৰ বৰখলা বিধানসভা সমষ্টিৰ দলত আয়োজিত নিৰ্বাচনী জনসভাত শ্ৰীখাৰ্গেৰ সৈতে জিতেন্দ্ৰ সিঙো উপস্থিত থাকে। দলৰ নেতা গৌৰৱ গগৈ আৰু দেৱব্ৰত শইকীয়াই কালি কেইবাঠাইতো দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। শ্ৰীগগৈয়ে লখিমপুৰ সমষ্টিৰ বগীনদী উন্নয়ন খণ্ডত দলীয় প্ৰাৰ্থী ঘন বুঢ়াগোহাঁইৰ হৈ প্ৰচাৰ চলায়। তেওঁ ধেমাজিত কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন সোণোৱালৰ হৈও প্ৰচাৰ সভাত অংশ লয়। শোণিতপুৰ জিলাৰ ৰঙাপাৰাত আজি জে এম এম আৰু জয় ভাৰত পাৰ্টীৰ প্ৰাৰ্থীৰ হৈ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ পন্নী কল্পনা চোৰেনে প্ৰচাৰ চলায়। ভাষণত তেওঁ এন ডি এ চৰকাৰৰ কাম কাজক সমালোচনা কৰে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰাজ্যৰ 3টা স্থানত প্ৰচাৰ চলায়। গুৰু টেগ বাহাদুৰৰ জন্মবাৰ্ষিকী প্ৰকাশ পূৰৱ উপলক্ষে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি দেশৰ নেতৃবৰ্গই নৱমগৰাকী শিখ ধৰ্মগুৰুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত উপৰাষ্ট্ৰপতি শ্ৰী ৰাধাকৃষ্ণন গুৰু টেগ বাহাদুৰৰ জীৱনক সাহস, ত্যাগ, সত্য, নিষ্ঠা, মূল্যবোধ আৰু স্বাধীনতাৰ প্ৰতি বিশ্বাসৰ প্ৰতীক বুলি অভিহিত কৰে। ধৰ্মগুৰুগৰাকীৰ শিকনিসমূহে চিৰদিনলৈ দেশৰ জনসাধাৰণক পথ দেখুৱাই যাব বুলি তেওঁ আশা প্ৰকাশ কৰে। একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও প্ৰকাশ পূৰৱ উপলক্ষে গুৰু টেগ বাহাদুৰৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে শিখ ধৰ্মগুৰুগৰাকীক দেশৰ সভ্যতাৰ এগৰাকী উচ্চ পৰ্যায়ৰ আধ্যাত্মিক ব্যক্তিত্ব বুলি অভিহিত কৰে।
বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। নতুনকৈ 15 লাখ মহিলাই পাব অৰুণোদয় আঁচনিৰ ধন। পৰ্যায়ক্ৰমে ই বৃদ্ধি হ'ব 3000 টকালৈ। জনকল্যাণ আৰু নাৰী শক্তি সবলীকৰণৰ ৰাইজৰ আকাংক্ষা, বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক। বিকশিত অসমৰ বাবে সংকল্পবদ্ধ বিজেপি চৰকাৰ। প্ৰাক প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈ বিদ্যাৰ্থীয়ে লাভ কৰিব বিনামূলীয়া শিক্ষা। শিক্ষাৰ্থীৰ ভৱিষ্যত সুৰক্ষিত কৰাটো বিজেপি চৰকাৰৰ প্ৰধান দায়িত্ব। ৰাইজৰ আকাংক্ষা, বিজেপিৰ সংকল্প। পদুম ফুলৰ চিনত ভোট দি বিজেপিক জয়যুক্ত কৰোৱা হওক।
আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্যৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে দৈনিক আবণ্টিত 5 কিলোগ্ৰামৰ মুক্ত বাণিজ্য LPG চিলিণ্ডাৰৰ যোগান দুগুণলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিব ড নীৰজ মিট্টালে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে এই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰিছে। সংশ্লিষ্ট ৰাজ্যসমূহৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ মাজত বিতৰণ কৰাৰ উদ্দেশ্যে ৰাজ্যসমূহৰ চৰকাৰৰ লগতে তেওঁলোকৰ খাদ্য আৰু অসামৰিক যোগান বিভাগলৈ বাণিজ্যিক তৈল প্ৰতিষ্ঠানৰ সহায়েৰে এনে 5 কিলোগ্ৰাম ওজনৰ LPG চিলিণ্ডাৰসমূহ যোগান ধৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ইজৰাইলে কালি ইৰাণৰ শক্তি আন্তঃগাঁথনিত আক্ৰমণ চলোৱাৰ পাছতে সমগ্ৰ পশ্চিম এছিয়াত উত্তেজনা পুনৰ বৃদ্ধি পাইছে। ইজৰাইলে ইৰাণৰ আছালোহেত থকা দেশখনৰ সৰ্ববৃহৎ গেছ উৎপাদন ক্ষেত্ৰত দক্ষিণ পাৰ্ছ গেছ ক্ষেত্ৰত আক্ৰমণ চলায়। ইয়াৰ ফলত প্ৰত্যাক্ৰমণ আৰু বিশ্বজুৰি ইন্ধন সৰবৰাহত আশংকাই দেখা দিছে। ছৌদি আৰবত ক্ষেপণাস্ত্ৰৰে হোৱা আক্ৰমণ, বিশ্বৰ সৰ্ববৃহৎ পেট্ৰৰাসায়নিক প্ৰকল্প অল জুবেইলত অগ্নিৰ সূত্ৰপাত আৰু ইৰাণৰ শক্তিখণ্ডত আঘাত হনাৰ ফলত সমগ্ৰ পশ্চিম এছিয়াত উদ্বেগৰ সৃষ্টি হোৱাৰ লগতে বিশ্বজুৰি ইন্ধনৰ সমস্যাই দেখা দিয়াৰ আশংকা প্ৰকাশ পাইছে। ইপিনে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ইৰাণে হৰ্মুজ প্ৰণালী মুকলি কৰি নিদিলে নিশাটোৰ ভিতৰতে দেশখন নিঃশেষ কৰি পেলাব পাৰে বুলি সকিয়নি দিছে। উপসাগৰীয় অঞ্চলৰ মাজেৰে ইন্ধনৰ মুক্ত সৰবৰাহ নিশ্চিত কৰাৰ বাবে সকিয়নি জাৰি কৰি ট্ৰাম্পে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা 5:30 বজা পৰ্যন্ত অন্তিম সময়সীমা নিৰ্ধাৰণ কৰি দিছে। হোৱাইট হাউছত এখন সংবাদমেলত শ্ৰীট্ৰাম্পে কয় যে হৰ্মুজ প্ৰণালী বন্ধ কৰি ৰাখিলে আমেৰিকাই ইৰাণৰ শক্তি কেন্দ্ৰ আৰু যান বাহন আন্তঃগাঁথনিত আঘাত আনিব। ইপিনে ইৰাণে আমেৰিকাক সকলো নৃশংস কাৰ্যকলাপ পৰিহাৰ কৰাৰ লগতে পুনৰ সংস্থাপনত সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা বাতিল নকৰিলে যুদ্ধবিৰতি কৰা নহ'ব বুলি স্পষ্ট কৰি দিছে। আনহাতে ইৰাণৰ আক্ৰমণৰ ভাবুকিৰ বাবে ছৌদি আৰবৰ দ্বীপৰাষ্ট্ৰ বাহৰেইনৰ সৈতে সংযোগ কৰা এখন মূল দলং দ্য কিং ফাহাদ কজৱে বন্ধ হৈ পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত টো লামক অভিনন্দন জনাইছে। সামাজিক মাধ্যমযোগে প্ৰচাৰ কৰা এটা বাৰ্তাত দেশখনৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱা লামৰ নেতৃত্বত দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভাৰত আৰু ভিয়েটনামৰ মাজৰ দীৰ্ঘদিনীয়া বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অঞ্চলটোৰ জনসাধাৰণৰ পাৰস্পৰিক উন্নয়ন তথা সমৃদ্ধিৰ স্বাৰ্থত উভয় পক্ষৰ মাজৰ কৌশলগত সহযোগিতাক অধিক গভীৰ কৰি তোলাৰ হকে একেলগে কাম কৰিবলৈ তেওঁ আগ্ৰহেৰে অপেক্ষা কৰি আছে। বৈদেশিক দপ্তৰৰ সচিব বিক্ৰম মিশ্ৰী 3 দিনীয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ উদ্দেশ্যে কাইলৈ ৱাশ্বিংটন DC অভিমুখে ৰাওনা হ'ব। এই ভ্ৰমণকালত বিদেশ সচিবগৰাকীয়ে মাৰ্কিন প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াবৰ্গৰ সৈতে বাণিজ্য, প্ৰতিৰক্ষা, বিজ্ঞান আৰু প্ৰযুক্তি আদিকে ধৰি বিভিন্ন বিষয়ক লৈ আলোচনাত অংশগ্ৰহণ কৰিব। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বৰ্তমান ৰাজস্থান ৰয়েলছ পইণ্ট তালিকাৰ তৃতীয় স্থানত থকাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছ ষষ্ঠ স্থানত আছে। ইফালে কলকাতাৰ ইডেন গাৰ্ডেনছত কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত কালি নিশা অনুষ্ঠিত খেলখন বৰষুণৰ বাবে আধাতে সামৰিবলগীয়া হয়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। অহা 9 এপ্ৰিলত বিধানসভা নিৰ্বাচন হ'বলগীয়া অসম, কেৰালাম আৰু পুডুচেৰীত নিৰ্বাচনী প্ৰচাৰৰ আজি বিয়লি সামৰণি পৰিব। প্ৰচাৰ অভিযানৰ অন্তিম দিনা অসমত ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে। বিজেপিৰ নেতা তথা গৃহমন্ত্ৰী অমিত শ্বাহে আজি বৰাক উপত্যকাত প্ৰচাৰ চলায়। কেন্দ্ৰীয় চৰকাৰে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলৰ বাবে দৈনিক আবণ্টিত LPG চিলিণ্ডাৰৰ যোগান দুগুণলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। ইজৰাইলে কালি ইৰাণৰ শক্তি আন্তঃগাঁথনিত আক্ৰমণ চলোৱাৰ পাছতে সমগ্ৰ পশ্চিম এছিয়াত উত্তেজনা পুনৰ বৃদ্ধি পাইছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।